এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ, অধিৱেশনত মুঠ 13খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদন আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিক আমন্ত্ৰণ জনোৱাৰ মন্ত্ৰীসভাৰ সিদ্ধান্ত, বিশ্ব এইডছ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী, নাগালেণ্ডৰ কোহিমাত পৰম্পৰাগত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ, আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 17 ৰাণত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 19 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 15খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিৱেশনত মুঠ 13খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্পৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক 2025 আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিৱেশনত 2025-26 বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াটো সুনিশ্চিত কৰাৰ বাবে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 36টা ৰাজনৈতিক দলৰ 50জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিৱেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদৰ শীতকালীন অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এইবাৰৰ অধিৱেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি শ্ৰীৰিজিজুৱে প্ৰকাশ কৰে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনিবাৰে মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অৰ্থাৎ CCTOAক আমন্ত্ৰণ জনোৱা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰে গঠিত মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভত কালিৰ বৈঠকত আলোচনা কৰা হয়। তেওঁ কয় যে এই প্ৰতিবেদন বহু লোকে ভালদৰে অধ্যয়ন নকৰাৰ বাবেই ভুল বুজাবুজিৰ সৃষ্টি হৈছে। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীগৰাকী নিজেও জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ'ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিল মানুহ ক্ষতি নহয়। মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CCTOAক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজিৰ ৰাস্তা নাথাকে। কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম।
মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীৰ মৃত্যু হলে পূৰ্বৰ এককালীন সাহায্য 5,00,000 টকাৰ পৰা 7,50,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে ৰাজ্যত নতুনকৈ স্থাপন কৰা 5খন ক্ষুদ্ৰ ITI দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় 35% বৃদ্ধিৰ সিদ্ধান্তটো মন্ত্ৰীসভাই অনুমোদন জনায়। বৈঠকত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আইন 2023ৰ 58 নম্বৰ ধাৰা সংশোধন কৰিবলৈ অধ্যাদেশ জাৰি কৰাত অনুমোদন জনোৱা হয়। এই সংশোধনীয়ে প্ৰথমে পঞ্জীয়কক 3 বছৰলৈ বা নিয়মীয়া পঞ্জীয়ক নিযুক্তি নিদিয়া পৰ্যন্ত কাৰ্যভাৰ গ্ৰহণ কৰি থাকিবলৈ অনুমতি প্ৰদান কৰিব। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ কাম কাজসমূহ নিৰৱচ্ছিন্নভাৱে চলি থকাটো সুনিশ্চিত হ'ব। মন্ত্ৰীসভাই মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰা গাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকৰ উদ্বোধন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। ডঃ শৰ্মাই কয় যে সেইদিনা শ্বহীদসকলৰ পৰিয়ালক সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব। 10 ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাতে শ্বহীদ দিৱসৰ কাৰ্যসূচীত 1,000ৰ পৰা 10,000 লোকৰ উপস্থিতিৰে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি পৰিৱেশন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা প্ৰকাশেৰে 1988 চনৰ পৰা প্ৰতি বছৰৰ 1 ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে অন্তৰায় অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক। আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এইডছৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে সমাজত এইডছৰ সজাগতা বৃদ্ধি কৰি এইডছ নিৰ্মূল কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক পৰহিলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সেইদিনা দিনৰ 11 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবলৰ সমপৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010গৰাকীয়ে অসম আৰক্ষী, 411গৰাকীয়ে অসম আৰক্ষী অনাতাঁৰ সংগঠন, 361গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। ইপিনে চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। দেউৰী পিপলছ জাষ্টিছ ফৰাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কালি মাজুলীৰ শ্ৰীৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ টেমছ পংটেকলৈ 2025 বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হয়। লখিমপুৰৰ গোবিন্দ বিশ্বকৰ্মাক ভীমবৰ দেউৰী যুৱ বঁটা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰাক ভীমবৰ দেউৰী সমন্বয় বঁটা আৰু অৰুণাচলৰ উদ্যোগপতি কাকু ইজাদ তামিনলৈ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। জননেতা ভীমবৰ দেউৰী বঁটা গ্ৰহণ কৰি অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰশংসা কৰে।
মোৰ টীম লগতে আৰু ইয়াত আমিতো বহুত শংকৰদেৱৰ প্ৰথম স্থানটো আমি চালোঁ, য'ত নেকি তেওঁ মিউজিয়াম ৰূপতে আছে আৰু যোনটো তাৰ হেৰিবোৰ ৰখা হৈছে, তাত আমি গৈ পিনে এইটো প্ৰাৰ্থনা ল'লোঁ। মুখা শিল্প ইয়াত চাই বহুত ভাল লাগিছে আৰু ইয়াত যোনটো মানে প্ৰেচিডেণ্ট এৱাৰ্ড পাইছে আমাৰ শ্ৰী হেমচন্দ্ৰ গোস্বামীদা, এইটো বহুত ভাল লাগিছে। এইটো জিআই টেগো পালে। মই ইয়াৰ নৰ্থ ইষ্টৰ হিচাপে মই নৰ্থ ইষ্ট আমি বহুত মানে এটা প্ৰাউড মোমেণ্ট আমাৰ কাৰণে কি এইবোৰ আমি সংস্কৃতি আমি জীৱিত ৰাখিব পাৰিছে আৰু এই এনেকুৱা সেই আমাৰ লোকে যিমান ইয়াতে ষ্টুডেণ্ট ৰূপে কাম কৰি আছে বা যিমান আৰ্টিষ্ট আছে সিহঁতক বি মই এইটোহে মানে ৰিকুৱেষ্ট ভাল ধৰণে কৰক আৰু আমাৰ লোকে আগত আৰু আমি অকল আমাৰ দেশতে নহয় আমি পূৰা বিদেশতে আমাৰ পূৰা ৱৰ্ল্ডত আমি এইটো ফেমাছ কৰাব লাগিব।
নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি 26 সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই 10-দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোককথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্ৰায় 2 দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্ণবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ বিদেশৰ পৰ্যটক, সহযোগী তথা শিল্পীসকলক আকৰ্ষণ কৰি আহিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05ত প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিয়লি 5:15 আৰু সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ পৰিৱৰ্তে প্ৰতিদিনে বিয়লি 3:05ৰ পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতি নিশা 9:15ৰ পৰা 9:25লৈ পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়াবাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি আজিৰে পৰা সন্ধিয়া 6:40 পৰা 6:45 ক্ৰীড়া বাৰ্তা প্ৰচাৰ কৰা হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 17 পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 350 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 49 দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই 332 কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰিডছকে সৰ্বাধিক 72 কৰাৰ লগতে মাৰ্কো জেনছেনে 70 আৰু কৰবিন বছে 67 কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 4 উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণে 3 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ 135 সহায়ত নিৰ্ধাৰিত 50 8 উইকেটৰ বিনিময়ত 349 সংগ্ৰহ কৰে। কোহলীয়ে এই শতকৰ সুবাদত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 52 শতক অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ একক ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ নতুন বিশ্ব অভিলেখ গঢ়ে। অধিনায়ক কে এল ৰাহুলে 60 আৰু ৰোহিত শৰ্মাই 57 বৰঙণি আগবঢ়ায়। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত ভাৰত বৰ্তমান 3 এদিনীয়া শৃংখলাত 1-0 ব্যৱধানত আগবাঢ়ি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
সংসদৰ শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ। ঘূৰ্ণীবতাহে কোবাই যোৱা শ্ৰীলংকাক ভাৰতৰ সাহায্য সামগ্ৰী প্ৰদান। UPPLৰ পৰা কোচ ৰাজবংশী নেতা কৰ্মীৰ সমূহীয়া পদত্যাগ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমৰ বিত্তীয় ভৱিষ্যতৰ ভয়াৱহ ছবি কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে। ৰাজ্যখনে 7 আদায় দিব লাগিব ঋণৰ বহু হাজাৰ কোটি টকা। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ সৈতে নাম খাঙৰ খাই পৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিধি বলবৎকাৰী সঞ্চালকালয়ে বিত্তীয় খেলিমেলিৰ অভিযোগত নিকাচীৰ কাৰাগাৰত জেৰা চলোৱা বাতৰিটো আমাৰ অসম, দৈনিক অগ্ৰদূত আদি কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত কালি আকাশবাণী চৌহদৰ বাকৰিত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণত 2 শিল্পীয়ে একেলগে অনুষ্ঠান পৰিৱেশন কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। জনজাতিকৰণৰ বিৰোধিতাৰে তিৱা, গাৰো, ৰাভা ছাত্ৰ সন্থাই পশ্চিম কাৰ্বি আংলং, দুধনৈ, বকো আদিত প্ৰতিবাদ চলাই থকাৰ এটা বাতৰি দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকতে প্ৰকাশ কৰিছে। ইপিনে বিধানসভাত দাখিল কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জনজাতিকৰণৰ প্ৰতিবেদনক উজনিৰ বহু অঞ্চলৰ লোকে আদৰণি জনোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জেন জিয়ে মূল অৰিহণা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা ঘোষণাৰে দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাই দখলকাৰীৰ কবলৰ পৰা প্ৰশাসনে 5,962 বিঘা বনভূমি মুকলি কৰিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। ভাৰতে প্ৰায় 200 টকাৰ সাহায্য সামগ্ৰী শ্ৰীলংকালৈ আগবঢ়োৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে।
ধন্যবাদ জিন্তী ৰাণী। শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আজিৰে পৰা 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ডঃ কুলধৰ শইকীয়াই এই গ্ৰন্থ উৎসৱ মুকলি কৰিব। 11 ডিচেম্বৰলৈ হ'বলগীয়া এই গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ, সংগীত, ৰচনা, নৃত্য, কবিতা আবৃত্তিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ। অধিৱেশনত মুঠ 13 বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা। ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদন আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিক আমন্ত্ৰণ জনোৱাৰ মন্ত্ৰীসভাৰ সিদ্ধান্ত। বিশ্ব এইডছ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী। নাগালেণ্ডৰ কোহিমাত পৰম্পৰাগত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 17 জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। কণ্টেক্ট পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত বাতৰি শুনিবলৈ পাব।